Om Sai Ram. This audio clip has been prepared on the theme Prayer for Peace with a Hope for Better Tomorrow.
Om Sri Sai Ram. Bortoman Humayot COVID-19 or Pradurbhabe Somogro Bishwote Purbor Nojir Bihin Ohohai Poristhiti Etar Srishti Korise. Poristhiti Niyontron Koribole Upojukto Upay Bisari Napay চিকিৎসক আৰু বৈজ্ঞানিকসকলো অসহায় হৈ পৰিছে। এনে এক অভাৱনীয় পৰিস্থিতিত সৰ্বশক্তিমান বিশ্ব নিয়ন্তাৰ শৰণাগত হোৱাৰ বাহিৰে আমাৰ অন্য বিকল্প নাই। প্ৰাৰ্থনাৰ জৰিয়তে আমি ভগৱানৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ। প্ৰাৰ্থনা হৈছে আত্মা আৰু পৰমাত্মাৰ মাজৰ সূক্ষ্ম যোগসূত্ৰ। প্ৰাৰ্থনাই মানুহ আৰু ঈশ্বৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰে। ভগৱান শ্ৰী চৈতন্যই বাবাই কয় যে নিয়মিতভাৱে কৰা প্ৰাৰ্থনাই ভক্তৰ শক্তি আৰু সাহস বঢ়ায় আৰু ভগৱানৰ কৃপাৰ জৰিয়তে ভক্তই মানসিক শান্তি লাভ কৰিব পাৰে আৰু সকলো বিপদৰ পৰা উদ্ধাৰ পাব পাৰে। প্ৰভু নাৰায়ণে এবাৰ নাৰদক কৈছিল, মদভক্তাহ য়ত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদহ। অৰ্থাৎ ভক্ত য'ত প্ৰাৰ্থনা কৰে তাত ভগৱান থাকে আৰু য'ত ভগৱান থাকে তাত বিপদৰ অস্তিত্ব থাকিব নোৱাৰে। বৰ্তমান সময়ত ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আগতীয়া সাৱধানতা কিছুমান অৱলম্বন কৰিবলৈ কোৱা হৈছে। ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ভগৱান বাবাই কয় যে পৰিপুষ্টিহীনতা বা মেল নিউট্ৰিশ্যনৰ বাবে সাধাৰণতে আমাৰ ৰোগ হয়। চিকিৎসকে কয় যে ভিটামিনৰ অভাৱ হৈছে, কিন্তু শৰীৰৰ দৰে মনৰো পৰিপুষ্টিৰ প্ৰয়োজন হয়। মনৰ পৰিপুষ্টিৰ বাবে মই তোমালোকক ভিটামিন জিৰ পৰামৰ্শ দিওঁ। ভিটামিন জি অৰ্থাৎ গড। নিয়মিতভাৱে ভগৱানৰ নাম ল'লে অৰ্থাৎ প্ৰাৰ্থনা কৰিলে অসুখ অশান্তি নোহোৱা হ'ব। ভগৱান বাবাই কয় যে বাহ্যিকভাৱে যিদৰে আমি পোছাক পৰিচ্ছদ ধুই পৰিষ্কাৰ হৈ থাকোঁ, সেইদৰে ভজন গাই আমি মনটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। ভজনে মানসিক অশান্তি দূৰ কৰাৰ লগতে পৰিৱেশ নিৰ্মল কৰে। গতিকে ভজনে মানসিক অশান্তি আৰু অস্থিৰতা দূৰ কৰাৰ লগতে শৰীৰ সুস্থ ৰখাত সহায় কৰে। ভগৱান বাবাই কয় যে নিজৰ বাবে কৰা প্ৰাৰ্থনাতকৈ আনৰ বাবে কৰা প্ৰাৰ্থনা অধিক ফলপ্ৰসূ হয়। ভগৱানে তেনে প্ৰাৰ্থনা সোনকালে শুনে। ভগৱান বাবাই এই ক্ষেত্ৰত ইতিমধ্যেই আমাক সঠিক মাৰ্গ দৰ্শন কৰাই গৈছে। সেইবাবেই আমি সমস্ত লোক আহ সুখী নো ভৱন্তু গাই সকলোবোৰ ব্ৰহ্মাণ্ডৰ সুখৰ বাবে প্ৰাৰ্থনা কৰোঁ। বৰ্তমানৰ এনে অনিশ্চিত, অশান্ত আৰু মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতি এটাত ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰি প্ৰাৰ্থনা আৰু শৰণাগতিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সকলো জীৱৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শান্তি প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি আমি আশা কৰিব পাৰোঁ। ওম সৰ্বে বৈ সুখিনো সন্তু, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্চিত দুঃখম আপ্নুয়াত। ওম শান্তিঃ শান্তিঃ শান্তিঃ।
ওম শ্রী সাই রাম। অফরিং মাই মোস্ট হাম্বল এন্ড রেভারেন্স এন্ড প্রণামস এট দি লোটাস ফিট অফ মাই ডিভাইন মাদার, মাই মেন্টর এন্ড গাইড ভগবান শ্রী সত্য সাই বাবা। A loving Sai Ram to all my dear brothers and sisters. Indeed, it's a great pleasure and privilege for me that I got the opportunity to speak few lines before you all. Invoking Bhagavan Baba's blessings on behalf of all of us, Baba, please bless us at this crucial hour of health crisis that faced by the whole world and humanity at large. Humanity never ever witnessed such pandemic consequences earlier. Almost every country of the world is now fighting against this novel coronavirus, but could not understand how to mitigate these problems and how to overcome of it. This beautiful creation belongs to that supreme power, and we are only a tenant of this beautiful creation. But let's not forget about how devastatingly human torture this Mother Earth. I earnestly believe that there are innumerable positive aspects are also there to be visible after this crisis is over. Mother Earth may rearranging and resetting everything for good. This is a great lesson for humanity, and we should learn from this how to behave and live with our cohabitant. Swami says, perversion of the mind are responsible for a number of diseases. Many diseases will be eradicated when we curtail our desires. Man is duped by his endless desires, which make him victim of many diseases. Happiness, peace, and health are dependent of our thoughts. There are three changes necessary today. The word sigh indicates those changes, in which S stands for spiritual changes, A for association changes, and I for individual changes. When these changes take place, the country will also change. Changes in the society will not take place if there is no changes in the individual. With these few lines, I wind up my speeches. Once again, I extend my heartfelt gratitude to all for giving me this opportunity. Thanking you, and Jai Sai Ram.
Lord, make me an instrument of your grace. Where there is hatred, let me sow love. Where there is injury, let me sow pardon. Where there is doubt, let me sow faith. Where there is despair, let me sow hope. Where there is darkness, let me sow light. Where there is sadness, let me sow joy. Where there is ignorance, let me bring inspiration. Where there is prejudice, let me bring understanding. Fill my mind with your truth. Fill my heart with your love. O Divine Master, grant that I may not so much seek to be consoled as to console, to be understood as to understand, to be loved as to love. For it is in giving that we receive, it is in pardoning that we are pardoned,
And it is in dying that we are born to eternal life. O Lord, take my love and let it flow in fullness of devotion to Thee. O Lord, take my hands and let them work incessantly for Thee. O Lord, take my soul and let it be merged in one with Thee. O Lord, take my mind and thoughts and let them be in tune with Thee. O Lord, take my everything and let me be an instrument to work for Thee. Jai Sai Ram.
Sahara do Bhagavan, mujhe daya karo, mujhe kripa karo, mujhe daya karo, mujhe kripa karo. Sumati do Bhagavan, Sahara do Bhagavan, sada saath raho he Bhagavan, sada raksha karo he Bhagavan, sada raksha karo Sai Bhagavan, shanti bhag Bhagavan, shanti bhakti prem do Bhagavan, sahara do Bhagavan, mujhe daya karo, mujhe kripa karo, mujhe daya karo, mujhe kripa karo. Do Bhagavan, sada saath raho, he Bhagavan, he Bhagavan, Sai Bhagavan, sada saath raho, he Bhagavan, sada raksha karo, he Bhagavan. Shanti bhakti prem do Bhagavan, sabko shanti bhakti prem do Bhagavan, sahara do Bhagavan.
At this juncture of the world, when the humanity is looking for some relief from the fear of one unseen enemy, then what we need most is peace, which only God can grant us. The only way to keep attuned with God, the source of eternal peace, is prayer. It is said, a prayer is God's only weakness and man's only strength. As we offer our prayers, we should have that firm faith and understanding that God is in us. Then we need not ask Him, Swami, we want. Prayer is nothing but a dialogue between the devotee and God. Prayers does not mean petition to God. Prayer is an index of the experience of atmic bliss. Prayer is the means of sharing that bliss of peace, spreading it all around, being immersed in that bliss. Let our heartful prayers to the Almighty be the means of experiencing the presence of God, strengthening that bond with God, hymning His praise and humbly expressing gratitude for all that He has provided us. Let us live with Him all the moment, as Bhagavan has told us to get up early in the morning from our bed and say good morning to God inside. Then start our day. At night, say good night to God and go to bed. By practicing this, we ourselves will feel that we are very close to Swami. All our days are good. Our every second is blessed second of Swami, the guarantor of peace.
Om Sri Sai Ram. Aji samagra prithibir durjogor dinot Bhagavanor osorot etai matro prarthana. He Bhagavan, আমাক এনে এখন নতুন পৃথিৱী দিয়া য'ত আমি প্ৰত্যেকেই সঁচা অৰ্থত নিজকে প্ৰকৃত মানুহৰূপে গঢ় দিব পাৰোঁ হওক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিত দুঃখম আপ্নুয়াত্। সমস্ত লোকাঃ সুখিনো ভৱন্তু, সমস্ত লোকাঃ সুখিনো ভৱন্তু, সমস্ত লোকাঃ সুখিনো ভৱন্তু। ওম শান্তি শান্তি শান্তি।